हाँ बता बता।
सबे ठगी से बे बाल मुख सबे ठगी से तुम बचने तय मुख ठगी আছে আছে নাই গেলা
আছে গোটা
হ্যাঁ
আছে
তিগ্ন তো মুপা তো বে গেলা দি আস খুয়ে আস তার মাজিরে যদি ঠগি দিও কেতিয়াবা কিন্তু মই গম পাই যাম বুঝছেন না তই যদি মোক ঠগ নহয় মই মুহূৰ্ততে গম নাপাওঁ কাৰণ মই বহুত বলা হয় ৰে একেবাৰে কেঁচুৱাৰ নিচিনা হয় হা ঐ এই লৰাটোৱে কৈছিলে নহয় কি নাম আছিলে গাইছিলে নহয় কিবা এটা একেবাৰে
চাউণ্ডটো ভালকে হয় নাই বোলা কাটি কাটি আহিছে
সবাৰী কৰো মোৰ এটা ঠগ মই মোক এনেকুৱা নঠগিবি বুজিছ নাই যদি ঠগ নহয় কেলা তই শুনি শনিবাৰে আহ যদি আহ মোৰ গাড়ীখন ধুই পেলাই গেৰেজটো চাফা কৰি থৈ যাবি মোৰ যে গাড়ীখন যে আছে সেইদিনা যে সেইখন যে হেৰিখন লগাইছিলো যে তই কি খাৱ মই খুৱাই পেলি দিনটোতো যদি দেওবাৰে শনি না শনিবাৰে নাহিলে দেওবাৰে আহ দেওবাৰে মই নাযাওঁ বুলি কৈছো নহয়
হব মই যাম
আপুনি
আপুনি ধুনীয়াকে উঠি মেলি ৰাতিপুৱা চাফাটো কৰি দিব পাৰিম আকৌ চাউণ্ডটো অহা নাই চোন আপুনি স্পীকাৰটো কি স্পীকাৰত কথা
নাই কৰা বাল্ব স্পীকাৰত বাল্বটো কিহৰ স্পীকাৰৰ কথা কৈছো ৰ হেডফোনডাল লগাই লওঁ তোৰ কথাটোহে অলপ হেৰি হেৰি আহিছে এই এইবিলাক সিহঁতে শুনি থাকে ভাল এই নীলোৎপলৰ লগত কথা পাতিলেও শুনে তোৰ তোৰ আৰু নীলোৎপলৰ এইবিলাক নাম্বাৰ চাগে ৰেকৰ্ডিং হৈ গৈছে গম পাইছে সিহঁতে সেইকাৰণে মই কাৰ লগত কথা পাতোঁ কি পাতোঁ কি কওঁ কি আল কি বাল এইবিলাক চলি থাকে কি বাল কি বালটো কৰিব পাৰিব কেলা লাউৰা মই নাযাওঁ
কি উখাৰি
কৈছো না মোৰ এটা এটা শ্লোগান লিখিলো যত জুবিন গাৰ্গ যায় তাত ভগৱান নাযায় বুজিলি যত যত জুবিন গাৰ্গ যায় তাত ভগৱান নাযায় ৱাহ ভগৱান নাই যাতে হে যাও তুমি জুবিন গাৰ্গ চাহিয়ে ইয়া ভগৱান চাহিয়ে ইট ইজ ইয়ৰ চইচ Yes or no?
Yes, yes,
no. Okay, yeah. মই ৰাতি ফোন কৰিলা কাৰণে বেয়া নাপাবি এতিয়া মই খাব খাব শুই থাক যা
অ
নাযাওঁ মই কালি হেৰি পুথিমাৰি নাযাওঁ, ইহঁতৰ চব খেলা মই গম পাই গলো, চব গম পাই গলো, মই সকলো গম পাই গলো, তাতে কি কাম কৰিছিলে, হা এই ৰাতুলে কি কাম কৰিছিলে, কিয়ৰ কাৰণে সেই হেৰি বনাই পেলাই চাং বনাই মোক দেখুৱাই পেলাই মোক হেৰি কৰি এট্ৰাক্ট কৰি মোৰ তালে দিবলৈ কাৰণে, মই চব গম পাই গলো। মোৰ আগত ফাঁকি মাৰি লাভ নাই, হা আজি 3 বছৰৰ পৰা চাংখন বনোৱা নাছিলে, কিয় বনালি কুকুৰ, মই জানো, মই সকলো জুবিন গাৰ্গক দেখুৱাবৰ কাৰণে চাংখন বনাইছো, এ আপোনাৰ দাদাৰ চাং বনাইছো মই, বুজিলি, গতিকে মই আপোনাৰ স্পেচিয়েল, বুজিলি, গম পালি খেলটো, হেই তেনেকে ভগৱান নাপাওঁ কেলা, ভগৱান পাবলৈ হলে কৰিশ্মা নাথে চকু টিপিয়াই আছে, বুবু দেখুৱাই আছে, নাগৰা নাম গাই আছে আদাৰ চোদ, যোগী কাটনি কেলা, সিহঁতে থিয়ই পুতে জানো নাজানে, সিহঁতে সিহঁতে নজ্বলাই লৈ থিয় থিয় পুতে গেলা, মস্ত ডাঙৰ গাত এটা খাদে কুঁৱাৰ নিচিনা, তাতে থিয় থিয় পুতি থৈ গেলা, সেয়া হল নাথ, নাথ গেলা, মাইকী মানুহৰটো একো জাত নাই, মতাৰ জাত আছে, সেইকাৰণে নাথৰ লগতে মই বিয়া দিছো কেলা, তাৰপিছত মই কৈছো যে নাথটো বাদ দে তই বৰা হ, ও তাই নহয়, মই কৈছো ঠিক আছে মোৰ ঘৰলৈ নাহিবি কেলা মাক চুদাই, তাৰপিছত হল নে বৰা, হল নে নাই, কেলা বিয়া কৰোৱাৰ পিছত গিৰিয়েকৰ নাম যদি ল'ব নোৱাৰা লৰা মাক চুদি, লাউৰা এখন বুজ আছে কেলা, এটা তিয়হ ভৰাই উলিয়াই চাচোন কেনেকুৱা লাগে, তাৰপিছত আচলটো উলিয়াবি ভাল, পুচ কেনেকে কৰিব লাগে, প্ৰথম কেঁচুৱাটো হলে গম পাবি কেলা কেনেকুৱা লাগে, কষ্টটো কেনেকুৱা হয়, বালৰ এইবিলাক চাই কি লাভ, এইবিলাক চাই কি লাভ কেলা, পাৰ্বতীৰ কথাটো ভাব, পাৰ্বতীয়ে এইটো সৃষ্টি কৰে কেলা, পাৰ্বতীৰ কষ্টটো চা, এই কষ্টটো বুটা আঁতৰ কৰাটো, আঁতৰ কৰি থৈছে আঁতৰ হ, এইকাৰণে কওঁ আঁতৰ হ, তই মোৰ কাৰণে বঢ়িয়াকেটা বস্তু কিটা বনাই থৈ গলি, মই খালো গোটেইকেইটা শেষ,
মই বস্তু কেইটামান বনাম, এইকেইদিনতে বনাম বুলি ভাবি আছো, মই এই আছো যদিও এই অলপ সময় পোৱা নাই, যদিও দুটামান বেছিকে বনাম, 20-25টামান বনাই থম,
তই শুন তই মোৰ কাৰণে 20-25টা বনা, মই তোৰ সেই হেৰিটো তোক মই দিছো নাই, কেই পেকেট দিলো, 1 পেকেটহে দিলো, 1 পেকেটহে দিলো চাগে, এই কাগজ,
কাগজ মানে হ'ব, সেই সেইটো হ'ব, পেকেট চেকেট আছে,
কাগজ নাই নহয় তোৰ,
কাগজ আছে, কাগজ কিমান লাগে, কাগজ এভেইলেবল আছে,
মই কাগজ ফাঁচি বজাৰৰ পৰা আনি দিওঁ,
নালাগে আপুনি এতিয়া একো আনিব নালাগে, মোৰ লগত চব আছে, মই সেইদিনা ফাঁচি বজাৰ গৈছিলো, টবেকো পেকেট এটাও কিনিলো, গোল্ডেন এইটো ৰ'ব, নামটো চাইছো, এইটো লিখা আছে আপোনাৰ হেৰি কিবা চানৰিক, চানৰিক এয়াৰ এনেকে ভাৰ্জিনিয়া টবেকো জি জি গোল্ডেন কিবা নামটো, ইয়াৰ 700 টকা লৈছে গোটা, মন গ'ল এটা আনিবলৈ,
কিমান ওজন, ওজন কিমান, ওজন
50 গ্ৰাম,
কিমান লৈছে,
50 গ্ৰাম 700 টকা,
লব বে লব, আজিকালি দাম বহুত বাড়ি গৈছে,
মানে অলপ কমতে পাইছো, 60-70 টকা মান কমত পোৱা নিচিনাহে লাগিছে।
তো কি 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 কোম্পানি লৈছ?
এইটো আপোনাৰ হেৰি কিবা হয়, গোল্ডেন
গোল্ডেন গোল্ডেন ভাৰ্জিনিয়া গ্ৰীণ
গ্ৰীণ গ্ৰীণটো নহয়, গোল্ডেন ভাৰ্জিনিয়া।
আচ্ছা, গোল্ডেন ভাৰ্জিনিয়া অৰিজিনেল 50 গ্ৰাম,
এইটো আপোনাৰ কিবা হয় ইউৰোপিয়ান ডেন বুলি লিখা।
ল ল, সেইটো মোৰো আছে।
মই লাষ্ট আপোনাৰ বাবে সেই দেখা নিচিনাই অলপ বেলেগ খালি, এম্বাৰটো নহয়।
এতিয়া চাওচোন, মোৰ যে আছিলে, মোৰ আছিলে কি জানে, মোৰ আছিলে ডাঙৰ টেমাটো, যে মই যে বিপ্লৱলৈ পঠাইছিলো, নাপায় নাপায়। এটা কেপ্টেইন ব্লেক, কেপ্টেইন ব্লেকৰ যিটো লালি আছে, লালি 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 গুড়, লালি গুড় আছে, লালি গুড় জানে, গুড়ৰ লালি যে হয়, লালি গুড়ৰ লগত সেইটো মিক্স কৰি কৰি তাতে গোন্ধ এটা দি পেলাই পেলাই বনায় সেইটো, সেইটোৰ দামটোৰ দামটো কথা নহয়, কিন্তু কোৱালিটিটো বৰ বঢ়িয়া হয়। এইটো এই অসুৰকেইটাই বনায়, বুজিছে নাই, আমাৰ এটাও বনাব পাৰে, কিন্তু আমাৰ এটা ইমান কষ্ট কৰাৰ ইচ্ছা নাই। এইটো মই এতিয়া মই সাধাৰণতে সেইটো কিমান কিনো, $50 কিনো, $50 কিনো, মই বহুত 32 আউন্স পাওঁ। 32 আউন্স মানে কিমান আছে ওজনটো, ওজনটো চাওঁ, 50 গ্ৰাম নহয়, এইটো বহুত ওজন, এইটো কিমান, 12 আউন্স, সৰি 12 আউন্স, 12 × 3 = 36, 360 গ্ৰাম, 360 গ্ৰাম মই পাওঁ, 50 $32, $32 মানে 3×8 = 24, 240 নহয় নহয় 2,800, নহয় দাম বেছি হ'ব, 2,400 2,400ত মই তেতিয়াহ'লে 2,400ত মই যদি 350 গ্ৰাম পাওঁ, চ' 2,400ত 350 গ্ৰাম পালে বহুত পাইছোঁ। ৰ ৰ ৰ, এক মিনিট, মই মোক সস্তা হয় নহয়, 2,000 হিচাপটো কৰোঁচোন, ৰ কেলকুলেটৰ, 2,400 ডিভাইডেড বাই 320 গ্ৰাম, 300 গ্ৰামে বুলি ধৰচোন, এইটো কি হ'ল, 12 আউন্স, 112 × 32 ইজ হাউ মেনি গ্ৰামছ, 384 গ্ৰামছ, 384 গ্ৰামছ, অ'কে, $35, 35 × 80, এইটো হ'ল 2,800 ৰুপিজ ডিভাইডেড বাই 384, 8 টকাকে, বেছি নহয়,
1 গ্ৰাম,
এইটো কি কৰিলো মই, নহয় নহয় আঠ নাই, 384 বাই, কি কৰিলো বালটো, সিহঁতে 8×5 = 40, 400 টকা, 400 টকা হ'ব লাগে, 400 টকা, সিহঁতে লৈছে তোৰ পৰা 700 টকা, আধা দামত, মই আধা দামত মই সুন্দৰ তাতকে বেষ্ট টবেকো মই পাওঁ।
আৰু মোটা মই লাষ্ট টাইম মই চণ্ডীগড় যাওঁতে 40 গ্ৰামৰ টবেকো পেকেট এটা কিনিছিলোঁ, 400 টকা লৈছিলে, এইটো ডাকলেণ্ড বুলি লিখা আছে, এইটো ভাৰ্জিনিয়া টবেকো হয়।
ভাৰ্জিনিয়া টবেকো বিলাক মিহি মিহি হয়, অ মিহি মিহি একেবাৰে পাতল পাতল হয়, আমাৰ এই চাৰাপাতিত চলোৱাৰ নিচিনা মস্ত মস্ত ডাঠ পাত নহয়। ঘৰতে যে ডাঠ পাত বিলাক খাওঁ, মোৰ যে কাহ আহে, মই সেইকাৰণে নাখাওঁ জান নাজানো।
এতিয়া বৰ্তমান ৰুচি সলাই দিছো নহয়, সেইকাৰণে কমকে খাওঁ আৰু আপোনাৰ এইটো দি পেলাই খোৱা ষ্টাৰ্ট কৰিছো।
তহঁতে যে সেই হেৰি বিলাক যে খাওঁ, যিবিলাক যে ধপাত বিলাক যে লৈ পেলাই খাওঁ, এইবিলাকত কাহ আহে কফ আহে, মই নাখাওঁ এইবিলাক জান নাজানো। সেইকাৰণে সেই ডাঙৰ এটা পেকেট আনি তাৰ পৰা লৈ পেলাই খাওঁ। সেইটো ৰজাৰ নিচিনা হবি নহয়, ৰজাৰ নিচিনা থাক কেলা। ভাৰ্জিনিয়া টবেকো লৈ আহিবি, তাৰ লগত খাবি, বেলেগৰ লগত নাখাবি। আৰু কবি থুই কেলা, তহঁত চালা ফালতু ভকতীয়া চালা ভিখাৰী, তেনেকে নাখাওঁ আমি, ৰজাৰ নিচিনাকে খাম কেলা। অ ই কৈছিল নহয় কেলা, ৰজাৰ নিচিনাকে একেলা, এই বাল ৰজা নেকি? নহয় নহয়, তই কামটো ৰজা কৰ কেলা, তই কামটো ৰজা কৰ। হা, ৰজাৰ নিচিনা থাকাৰ ইচ্ছা হলে ৰজাৰ নিচিনাকে থাকিবি, কুকুৰৰ নিচিনা থাকিব ইচ্ছা হলে কুকুৰৰ নিচিনাকে থাকিবি কেলা। তই ৰজা হয় নহয়, সেইকাৰণে তোৰ গোটেইকিটা হেৰি কি কয় তোৰ এইকিটা খালাচ হৈ গল, তোৰ বেগ কিটা খালাচ হৈ গল। এটা কাম কৰ, 24,000 পৰা 50,000 টকা যদি খৰচ কৰিব খোজ, এটা লেট মেচিন আনি ল, মোৰ তাত হেৰি পৰা আহি আছে গুজৰাটৰ পৰা, এটা লেট মেচিন আনি তাতে বহাই দে, তহঁতৰ ঘৰৰ সন্মুখত এটা ল'ৰা বহাই দে, তাৰ লেট মেচিন এটা দি, তইতো মেকানিকেল ইঞ্জিনিয়াৰ, তো তাৰ পৰা চাৰ্টিফিকেট এখন দেখাই পেলাই কবি যে মই মেকানিকেল ইঞ্জিনিয়াৰ, লেট মেচিন এটা আছে, ইয়াতে কাম কৰক। তই কাম কৰিব লগা নাই, কোনোবা এটা ল'ৰা লেট মেচিন চলোৱা ল'ৰা এটা লগাই দিবি তাতে, ইয়াতে এই আমাৰ লেট মেচিনৰ থ্ৰেড কটা, আল কটা, বাল কটা চব কৰি থাক, 50,000 টকা খৰচ কৰ, পাৰিবি? মই তোক পঠাই, মোলে পঠাই আছে নহয় মেচিনৰ হেৰি, মেচিন লেট মেচিনৰ হেৰি পঠাই আছে, ৰ মই তোক, মইতো মোৰ হেৰি এইটো কি তোৰ হেৰিত পঠাই আছে,
মোৰ
হোৱাটছএপত নহয় হেৰিত পঠাইছে, মোৰ এইটো হেৰিত পঠাইছে, মোৰ কি কয় এছ এম এছত পঠাইছে, এছ এম এছত পঠাইছে, মই তোক দি আছো, ৰ মই পঠাইছো তোক এছ এম এছৰ, ঠিক আছে, এছ এম এছটো মই হেৰিত পঠাই দিওঁ নহয়, তোৰ কি কয় এছ এম এছ, ৰ পঠাই আছে নহয় এক্সক্লুচিভ, ৰ পঠাই আছে, ৰ এছ এম এছটো এছ এম এছতে, অ এছ এম এছটো ৰিকমেণ্ডেড, ৰ দিছে নহয় ইয়াতে, অঁ এতে পঠাইছে মোক, হেৰি দামটো তোৰ যেনেকুৱা লাগে, তই যেনেকুৱা লাগে, তই কিমান দামত খৰচ কৰিব পাৰ, 25,000 পৰা আৰম্ভ হয়, বুজিছ নাই, 25,000টো সৰু হয়, প্ৰথমে 25,000 এটা সৰু লেট মেচিনে কিনি ল, বুজিছ নাই, এটা ল'ৰাক ভৰাই দিবি, তই কবি মই মেকানিকেল ইঞ্জিনিয়াৰ, তইতো লেট মেচিন আগতে তই হেৰিত হেৰিত দেখিছ নহয়, তই চলাইছতো, চলাইছ তোৰ ৱৰ্কশ্বপ প্ৰেক্টিছত, তেতিয়াহ'লে লেট মেচিন এটা এটা আনি পেলাই কয় লেট মেচিনৰ ল'ৰা কোন আছে, আহ এতিয়া মোৰ তাতে কাম কৰ, মই লেট মেচিন এটা কিনি দিওঁ, হা মইতো লেট মেচিনৰ হেৰিটো ৰকোন বাল গ'ল, বালটো দিছিলে কিন্তু, লেট মেচিনৰ মোৰ হেৰিটো আহিছিলে নহয়, কি বাল হ'ল, লেট মেচিন, ৰ চাৰ্চ চাৰ্চ লেট, এল এ টি এইচ লেট, নাহিল দেখোন, লেট মেচিনৰ হেৰি এটা আহিছিলে মোৰ, ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, ৰ ৰিটাৰ্ণ অৰ্ডাৰ, এইটো আহিছিলেতো, মোৰ তাত আহিছে এইটো। শুন, এই লেট মেচিন দি শুন, যিকোনো কাম কৰিবৰ কাৰণে তহঁতৰ ঘৰতে লগাই দে, ঘৰটো তাত তোৰ ঘৰতে আহি মানুহে কাম কৰি লৈ যাব। মই পঠাই দি আছো তোৰ লিংকিটা, বুজিছ? ঘৰতে বাহিৰত সৰু এটা চালি এখন লগাই লেট মেচিনটো ভৰা, তই জাষ্ট তাৰ তোৰ ডিপ্লমাখন, তোৰ ডিপ্লমাখন বাহিৰত খালি ডাঙৰ ফলক দি লগাই দিবি, বুজিছ? তোৰ কামটো হ'ল লেট মেচিনটো কিনা আৰু বাহিৰত ফলকখন লগাই দিয়া, আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰা বুলি, আৰু তাতে লেট মেচিনটো থৈ দিয়া, আৰু ল'ৰা তাত ৰাখি থ, সি যেতিয়া আহে কাম কৰি থাকিব, বুজিলি? যা থ এতিয়া, মই পঠাই আছো লিংকিটা।
অম্বু।